আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
জ্ঞান বুদ্ধি আৰু সাহস পাবা।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰিছো পৰমপিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। লগতে আমি এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আপুনি যে এই অনুষ্ঠান শুনি আছে সেই কথা আমি শুনিবলৈ পালে যথেষ্ট আনন্দ পাম। গতিকে আমালৈ দুষাৰিমান চিঠি লিখি আমাক জনাওকচোন। এই অনুষ্ঠান যোগেৰে প্ৰচাৰ কৰা কিবা কথা অধিককৈ বুজিবলগীয়া থাকিলে, কিবা সুধিবলগীয়া থাকিলে বা অনুষ্ঠান সম্বন্ধে কিবা মতামত জনাবলগীয়া থাকিলে আমালৈ নিঃসংকোচে লিখিব পাৰে। আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ যেন লিখি পঠিয়াই, তেতিয়াহে আমি আপোনাৰ চিঠিৰ উত্তৰ লিখিব পাৰিম, নহয় জানো? আহক, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ নৰমনীষক কিয় যে ইমান প্ৰেম কৰা আমাৰ ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা, যাতে তেওঁত বিশ্বাস কৰি আমি নৰকৰ পৰা ৰক্ষা পৰিব পাৰোঁ আৰু অনন্ত জীৱনৰ ভাগি হ'ব পাৰোঁ। তাৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ জনাইছো। এতিয়া তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাওঁতে আমি প্ৰাৰ্থনা কৰিছো তুমিয়েই আমাৰ শিকাওঁতা হৈ তোমাৰ কথা তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তোমাৰ প্ৰেম প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম ৰাজাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলো, নহয় জানো? আজি আমি এই প্ৰথম ৰাজাৱলী পুস্তকখনৰ 22 নম্বৰ অধ্যায়টো, অৰ্থাৎ একেবাৰে শেষৰ অধ্যায়টো আলোচনাৰ বাবে হাতত লৈছো। গতিকে আজিৰ আলোচনাতেই আমি এই গোটেই পুস্তকখনৰ আলোচনাৰ সামৰণি মাৰিম আৰু আমাৰ পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক আমি আলোচনাৰ বাবে হাতত ল'ম। আমি ইতিমধ্যে পাইছিলো ইজৰাইলৰ অতি পাপী ৰজা আহব আৰু তেওঁৰ নিষ্ঠুৰা ৰাণী ইজেবলৰ কথা, তেওঁলোকে কেনেদৰে ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে গৈ তেওঁৰ অবাধ্য হৈ এটাৰ পিছত এটাকৈ কুকাৰ্য কৰি গৈছিল আৰু অৱশেষত নাবুতৰ আঙুৰৰ সেই বাৰীখন জোৰকৈ অধিকাৰ কৰি লোৱাৰ কথা। আৰু শেষত আমি পঢ়িবলৈ পাইছিলো যে আহব আৰু ইজেবলৰ জীৱনলৈ ঈশ্বৰৰ অভিশাপ নামি অহাৰ কথা। আহবৰ বিৰুদ্ধে ঈশ্বৰৰ বিচাৰ সম্পূৰ্ণ হোৱা আমি আজি দেখিবলৈ পাম। আহব আছিল ইছৰাইলৰ উত্তৰ খণ্ডৰ ৰজা, দক্ষিণৰ ৰাজ্যৰ অৰ্থাৎ যিহুদাৰ যিহুচাফতেও প্ৰথমে তেওঁৰ বিৰোধিতা কৰিছিল যদিও এই অধ্যায়ত উভয় ৰজাৰে সন্ধি হোৱা আমি দেখিবলৈ পাম। এতিয়া আমি এই প্ৰথম ৰাজাৱলী পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পাঠ কৰি দিছো। পাছে 3 বছৰলৈকে অৰাম আৰু ইছৰাইলে যুদ্ধ নকৰি ক্ষান্ত হৈ থাকিল। যিহুদাৰ যিহুচাফত ৰজা ইছৰাইলৰ ৰজাৰ ওচৰলৈ আহিল। যিহুচাফতৰ দৰে এজন জ্ঞানী ৰজাই আহাবৰ দৰে এজন দুষ্ট ৰজাৰ ওচৰলৈ আগবাঢ়ি আহি সন্ধি কৰাটো কিবা অৰ্থহীন যেন লাগিব পাৰে, কিন্তু পাছলৈ আমি পাম যে যিহুচাফতৰ পুতেক যিহুৰামে আহাবৰ কন্যা আথালিয়াক বিয়া কৰায়। এই বিয়াখন হ'ল বিশ্বাসকাৰী আৰু বিশ্বাস নকৰাৰ মাজৰ হোৱা মিলন। এনে ক্ষেত্ৰত বিশ্বাসকাৰীসকলে সদায় বেয়াৰ প্ৰভাৱ পায়। প্ৰিয় শ্ৰোতা, আপুনি বিশ্বাসকাৰী হৈও যদি বিশ্বাস নকৰা ছোৱালী বা ল'ৰাৰ সৈতে বিবাহত আবদ্ধ হয়, তেন্তে আপোনাৰ দুৰ্যোগ আৰম্ভ হয়। আপোনাৰ অবিশ্বাসকাৰী পত্নী আৰু তাইৰ পৰিয়ালৰ ফালৰ পৰা আপুনি অশান্তি নোপোৱাকৈ নাথাকিব। 3-4 আৰু ইছৰাইলৰ ৰজাই নিজ দাসবিলাকক ক'লে, ৰামোত গিলিয়দত আমাৰ অধিকাৰ আছে, ইয়াক তোমালোকে নাজানানে? তেন্তে অৰামৰ ৰজাৰ হাতৰ পৰা তাক নলৈ আমি মনে মনে থাকিমনে? আৰু তেওঁ যিহোশাফতক ক'লে, আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামোত গিলিয়দলৈ যাবনে? তাতে যিহোশাফতে ইছৰাইলৰ ৰজাক ক'লে, আপুনি যেনে ময়ো তেনে, মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে, আৰু মোৰ ঘোঁৰাবোৰ যেনে আপোনাৰ ঘোঁৰাবোৰো তেনে। ৰামোত গিলিয়দ ঠাইডোখৰ আহাবৰ অধীনত আছিল। পৰৱৰ্তী সময়ত অৰামৰ ৰজাই ইয়াক হস্তগত কৰিছিল। যিহোশাফতে ইয়াৰ উত্তৰাধিকাৰী হৈ থকাটোৱেই শ্ৰেয় আছিল, যদিও তাকে নকৰি দুষ্ট আহাবৰ লগতেই মিত্ৰতা কৰিবলৈ গৈছিল, কাৰণ তেওঁ জানিছিল যে ঈশ্বৰে শান্তি বিচাৰে আৰু যুদ্ধ তেওঁ নিবিচাৰে। এই যুদ্ধ আহাবেহে ঘোষণা কৰিছে। এনে পৰিৱেশতো যিহোশাফতে নিজৰ সদগুণ দেখুৱাব পাৰিছিল। 5-7 পঢ়ি দিছো। পাছে যিহোশাফতে ইছৰাইলৰ ৰজাৰ আগত আৰু ক'লে, মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি তাক আজি সোধক। তাতে ইছৰাইলৰ ৰজাই ভাৱবাদীবিলাকক, অৰ্থাৎ প্ৰায় 400 লোকক গোটাই তেওঁবিলাকক সুধিলে, মই ৰামোত গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যামনে, নাইবা ক্ষান্ত হ'ম? তাতে তেওঁলোকে ক'লে, যাওক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব। পাছে যিহোশাফতে ক'লে, আমি যাক সুধিব পাৰোঁ, যিহোৱাৰ এনে কোনো ভাৱবাদী আৰু ইয়াত আছেনে? ঈশ্বৰৰ ইচ্ছা জানিবলৈ যিহোশাফতে ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ জানিছিল যে যুদ্ধৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ঈশ্বৰৰ ইচ্ছা জানি লোৱাটো জ্ঞানীৰ কাম। তেওঁ আহাবৰ ৰাজ্যৰ সেই 400 ভাৱবাদীক বিশ্বাসত ল'ব পৰা নাছিল, কাৰণ সেইবিলাক আছিল বাল দেৱতাৰ ভাৱবাদী। তেওঁলোক ভুৱা আৰু আভুৱা ভৰা ভাৱবাদী আছিল। সেয়েহে তেওঁ আহাব ৰজাক সুধিছিল, যিহোৱাৰ এনে কোনো ভাৱবাদী আৰু ইয়াত আছেনে? তেওঁৰ এনে গুণ প্ৰশংসাৰ যোগ্য। আমি জানো যে যিহোশাফত এজন ঈশ্বৰপ্ৰিয় লোক আছিল। 4-9 পাঠ কৰি দিছো। তাতে ইছৰাইলৰ ৰজাই যিহোশাফতক ক'লে, আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ এনে এজন আৰু আছে, কিন্তু মই তেওঁক ঘৃণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মংগলৰ ভাৱবাণী প্ৰচাৰ নকৰে, কেৱল অমংগলহে প্ৰচাৰ কৰে। তেওঁ জিমলাৰ পুতেক মিখায়া। তাতে যিহোশাফতে ক'লে, মহাৰাজে তেনে কথা নকওক। তেতিয়া ইছৰাইলৰ ৰজাই নিজৰ এজন নপুংসকক মাতি আজ্ঞা দি ক'লে, জিমলাৰ পুতেক মিখায়াক বেগাই আনগৈ। ইয়াৰ পিছতেই আমি দেখা পাওঁ আহবে পৰিচয় কৰাই দিছিল ঈশ্বৰৰ ভাৱবাদী মিখায়াক। মিখায়াক তেওঁ ঘৃণা কৰি বন্দী কৰি থৈছিল। এই কথাটো তেওঁ অকপতে যিহোশাফতৰ আগত স্বীকাৰ কৰিছিল। প্ৰিয় শ্ৰোতা, কিছুমানে কয় যে মানুহ এজনক চিনিব পাৰি তেওঁৰ লগৰীয়া বন্ধুৰ পৰা, কিন্তু এইটো সদায় শুদ্ধ ধাৰণা নহবও পাৰে। মানুহ এজন চিনিব পাৰি তেওঁৰ শত্ৰুবোৰ কেনেকুৱা তাৰ দ্বাৰাহে। ঈশ্বৰৰ ভাৱবাদী এজনক ঘৃণা কৰি বন্দী কৰি ৰখা ৰজাজনৰ প্ৰকৃত পৰিচয় এনেদৰে পাব পাৰি। যিহোশাফতে তেওঁক সুকীয়াই দিছিল ঈশ্বৰৰ ভাৱবাদী এজনক এনেদৰে ঘৃণা নকৰিবলৈ। প্ৰিয় শ্ৰোতা, মিখায়াক আহাবে শত্ৰু জ্ঞান কৰিছিল, আৰু তাৰ সৰল কাৰণটো এয়ে যে মিখায়া ভাৱবাদীয়ে সদায় সঁচা কথা কৈছিল। এইদৰে আমি যদি চাওঁ, দেখা পাওঁ যে মিখায়া প্ৰকৃততে তেওঁৰ প্ৰকৃত উপকাৰী বন্ধুহে আছিল, কিন্তু আহাবে তাক উপলব্ধি কৰিব পৰা নাছিল। মিখায়াৰ অৱস্থাৰ নিচিনা পাচনি পৌলৰো অৱস্থা হৈছিল যেতিয়া তেওঁ ক'বলগীয়া হৈছিল এইবুলি, তেন্তে তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ শত্ৰু হলোনে? গালাতিয়া 4:16। হয় প্ৰিয় শ্ৰোতা, এনে অৱস্থা আমাৰ জীৱনতো কেতিয়াবা আহিব পাৰে, সেইবুলি আমি সত্যক এৰিব নালাগিব। এতিয়া 10-12 পঢ়িছো। সেই সময়ত ইছৰাইলৰ ৰজা আৰু যিহুদাৰ যিহোশাফত ৰজাই নিজ নিজ ৰাজবস্ত্ৰ পিন্ধি চমৰীয়াৰ প্ৰৱেশস্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল আৰু আটাই ভাৱবাদীবিলাকে তেওঁলোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰি আছিল। বিশেষকৈ কনানাৰ পুতেক ছিদিকিয়াই নিজৰ নিমিত্তে লোহাৰ শিং এযোৰ সাজি লৈ কলে, যীহুৱাই এইদৰে কৈছে, ইয়াৰ দ্বাৰাই আপুনি অৰামিয়াবিলাকক সংহাৰ নকৰালৈকে খুচি থাকিব। আৰু আন সকলো ভাৱবাদীবিলাকেও সেইদৰেই ভাৱবাণী প্ৰচাৰ কৰি কলে, আপুনি ৰামুত গিলিয়ডলৈ যাওক, তাতে আপুনি কৃতকাৰ্য হ'ব, কিয়নো যীহুৱাই তাক মহাৰাজৰ হাতত শুধাই দিব। ইয়াতেই আমি দেখা পাওঁ যে 400 ভাৱবাদীৰ প্ৰত্যেকেই ৰজা আহাবক অৰামিয়াহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাবলৈ কৈছিল। সকলোৱে একেশ্বৰে কৈছিল যে ৰজাই এই যুদ্ধলৈ যাব লাগে। আমি মনত ৰাখো হওক যে এই আটাইবোৰেই আছিল মিছা ভাৱবাদী। এতিয়া আমি 13-15 পদলৈকে পাঠ কৰিছো। পাছে যি মানুহে মিখায়াক মাতিবলৈ গৈছিল সি তেওঁক কলে, চোৱা, ভাৱবাদীবিলাকে একেমুখেৰে ৰজাৰ আগত মংগলৰ কথা কৈছে, মই বিনয় কৰো তোমাৰ বাক্যও তেওঁবিলাকৰ এজনৰ বাক্যৰ নিচিনা হওক, তুমিও মংগলৰ বাক্য কৰা। তাতে মিখায়াই কলে, যীহুৱাৰ জীৱনৰ শপত, যীহুৱাই মোক যিহকে কব মই তাকহে কম। পাছে তেওঁ ৰজাৰ ওচৰলৈ আহিলত ৰজাই তেওঁক সুধিলে, হে মিখায়া, আমি ৰামুত গিলিয়ডলৈ যুদ্ধ কৰিবলৈ যামনে নাইবা ক্ষান্ত হ'ম? তাতে তেওঁ কলে, যাওক, আপুনি কৃতকাৰ্য হ'ব আৰু যীহুৱাই তাক মহাৰাজৰ হাতত সমৰ্পণ কৰিব। প্ৰিয় শ্ৰোতা, ইয়াত আমোদজনক কথা এইয়ে যে কটকীজনে মিখায়াক পৰামৰ্শ দি কৈছিল যে তেওঁ সেই 400 আভুৱা ভৰা ভাৱবাদীৰ দৰেই মংগলজনক কথা কয়। তেতিয়াহে কিজানি ৰজাই ভাল পাই তেওঁক বন্দীশালৰ পৰা মুকলি কৰি দিব। কিন্তু মিখায়াই ঈশ্বৰৰ বাক্য কবলৈ নেৰিলে। তেওঁক ৰজাই ভাৱবাণী কবলৈ কোৱাত তেওঁ ইতিকিং কৰিহে কৈছিল, যাওক, আপুনি কৃতকাৰ্য হ'ব। ৰজাই জানিছিল যে তেওঁ সঁচা কথা কোৱা নাছিল, বৰং ইতিকিংহে কৰিছিল, সেয়ে সঁচা কথা কবলৈ আকৌ সুকীয়াই দিছিল। ইয়াৰ পাছত অৰ্থাৎ 16-23 আমি দেখা পাওঁ যে মিখায়াই উপমাৰে ঈশ্বৰৰ পৰিকল্পনাৰ ভয়াৱহতাৰ কথা ৰজাসকলক শুনাইছিল। আহাব ৰজাই যিহোচফতক কলে, তেওঁ মোৰ বিৰুদ্ধে মংগলৰ বাণী প্ৰচাৰ নকৰি কেৱল অমংগলহে প্ৰচাৰ কৰিব, ইয়াক জানো মই পূৰ্বেই আপোনাক কোৱা নাই? এয়া আমি 18 পাওঁ। ইয়াৰ লগতে মিখায়াই এইবুলিও কৈছিল যে এই 400 ভাৱবাদীৰ সকলোৰে মুখত মিছা কথা সুমুৱাই দি ঈশ্বৰে তেওঁৰ পৰিকল্পনা চাব বিচাৰিছে। সকলোকে মিছা ভাৱবাদী আখ্যা দিবলৈ মিখায়াই যে মৰসাহ কৰিব পাৰিছিল তাকে দেখি আহব ৰজা আৰু ভাৱবাদী সকলো ক্ষুণ্ণ হ'ল। আচলতে কিন্তু মিখায়াৰ কথাই শুদ্ধ আছিল। এই যুদ্ধত যে আহবৰ অনিষ্ট হ'ব সেয়া তেওঁ ঈশ্বৰৰ দ্বাৰাই অনুপ্ৰাণিত হৈ ক'ব পাৰিছিল, কিন্তু তেওঁৰ সঁচা কথাত হিতে বিপৰীতহে হ'ল। 24-28 আমি পাঠ কৰিছো। তেতিয়া কনানাৰ পুতেক ছিদিকিয়াই ওচৰলৈ আহি মিখায়াৰ গালত চৰ মাৰি কলে, তোক কথা কবৰ নিমিত্তে যীহুৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ'ল? তাতে মিখায়াই কলে, চোৱা, যিদিনা তুমি লুকাবৰ নিমিত্তে ভিতৰ কোঠালীলৈ সোমাই যাবা সেইদিনাই তাক জানিবা। পাছে ইছৰাইলৰ ৰজাই আজ্ঞা কৰিলে মিখায়াক ধৰি নগৰৰ অধ্যক্ষ আমোনৰ আৰু ৰাজকোঁৱৰ জোৱাচৰ ওচৰলৈ আকৌ লৈ যোৱা আৰু কবা, ৰজাই এইদৰে কৈছে, ইয়াক বন্দীশালত বন্ধ কৰি থোৱা আৰু মই শান্তিৰে উলটি নাহো মানে ইয়াক খাবৰ নিমিত্তে কষ্টযুক্ত অন্ন আৰু কষ্টযুক্ত জল দিয়া। তাতে মিখায়াই কলে, তুমি যদি কোনোৰূপে শান্তিৰে উলটি আহা তেন্তে যীহুৱাই মোৰ মুখে বাক্য কোৱা নাই। তেওঁ আৰু কলে, হে জাতিবিলাক, ইয়াক সকলোৱে শুনা। সঁচা কথা কোৱাৰ কাৰণে ছিদিকিয়াই মিখায়াক গালত চৰ মাৰিছিল, কিন্তু মিখায়াই আৰু অধিককৈহে কৈছিল যে এনে এটা দিন আহিব যেতিয়া তেওঁৰ কথা ফলিয়াব। তেওঁক শাস্তি দিয়া হৈছিল যদিও সঁচা কথা কবলৈ এৰা নাছিল। যুদ্ধৰ পৰা যে আহব ৰজাই ঘূৰি আহিব নোৱাৰিব তেওঁ তাকে সকলোৰে আগত সকলোৱে শুনাকৈ দোহাৰিছিল। প্ৰিয় শ্ৰোতা, সঁচা কথা কোৱাৰ পৰিণাম এয়েই। অৱশ্যে সত্যৰ মূল বুজি নোপোৱা মানুহৰ আগতে এনে দুৰ্দশা হয়, নহলে সত্যৰ সদায় জয়, ইয়াক আমি জানো। ইয়াৰ পাছত আহক আমি চমুকৈ চাওঁ 29 নম্বৰ পদৰ পৰা 36 পদলৈ। মিখায়াৰ কথা অমান্য কৰি আহাবে যুদ্ধ কৰিবলৈ গৈছিল। তেওঁ সাধাৰণ সৈন্যৰ পোছাকেৰে যুদ্ধক্ষেত্ৰলৈ ওলাই গৈছিল যদিও হঠাতে বিপক্ষৰ পক্ষৰ পৰা ভুলক্ৰমে এপাত কাৰ আহি তেওঁক আঘাত কৰিছিল আৰু তেওঁ বেয়াকৈ আঘাত পাইছিল। সেই আঘাততেই আহাবৰ মৃত্যু হৈছিল। পাছত ৰজাৰ মৃত্যুৰ খবৰ সকলোতে প্ৰচাৰ হলত সকলো সৈনিকে যুদ্ধক্ষেত্ৰ এৰি নিজ নিজ নগৰলৈ গুচি গৈছিল। যুদ্ধৰ পৰা তেওঁ শান্তিৰে উলটি যাব নোৱাৰিলে। মিখায়াৰ বাণী সঁচা বুলি প্ৰমাণিত হ'ল। এতিয়া 37 পদৰ পৰা আমি 40 পদলৈকে পাঠ কৰোঁ। এইদৰে ৰজা মৰিলত তেওঁক চমৰীয়ালৈ অনা হল আৰু লোকবিলাকে চমৰীয়াত তেওঁক মৈদাম দিলে। পাছে লোকবিলাকে চমৰীয়াৰ পুখুৰীৰ পাৰত তেওঁৰ ৰথ ঢোলত জিহুৱাৰ বাক্য অনুসাৰে কুকুৰবোৰে তেওঁৰ তেজ চেলেকি খালে। সেই কালত বেশ্যাবোৰে তাত গা ধুইছিল। আহবৰ অৱশিষ্ট বৃত্তান্ত তেওঁৰ আটাই কাৰ্যৰ, তেওঁ নিৰ্মাণ কৰা হাতীদাঁতৰ গৃহৰ আৰু তেওঁ দৃঢ় কৰা আটাই নগৰৰ কথা জানো ইছৰাইলৰ ৰজাবিলাকৰ ইতিহাস পুস্তকখনত লিখা নাই। এইদৰে আহাব নিজ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হলত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হল। আহাবে যুদ্ধক্ষেত্ৰতো চতুৰতা ব্যৱহাৰ কৰিছিল। তেওঁ ভাবিছিল যে ৰাজকীয় বস্ত্ৰ পিন্ধা যিহুচাফতক বিৰোধী পক্ষই হত্যা কৰিব। কিন্তু প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে যুদ্ধখন আচলতে আহবৰহে যুদ্ধ আছিল, যিহুচাফতৰ নাছিল। যিহুচাফত জীয়াই থাকিল কিন্তু আহব মৰিল। তেওঁৰ শেষ অৱস্থা বৰ পুতৌজনক আছিল। তেওঁ এজন সাধাৰণ সৈনিকৰ হাতত মৰিবলগীয়া হল আৰু এয়াও ঈশ্বৰৰ পৰিকল্পনাহে। তেওঁ অপচন্দ কৰা ঠাইতেই তেওঁক মৈদাম দিয়া হল। তেওঁ ঈশ্বৰৰ ভাৱবাদী মিখায়াক অৱজ্ঞা কৰিছিল। ঈশ্বৰৰ বাক্য অৱজ্ঞা কৰাৰ পৰিণাম সদায়েই অশুভ হয়। এনে অশুভ কাৰ্যৰে ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি। আহবৰ পৰা এই শিক্ষা আমি সকলোৱে ল'ব পাৰোঁ। 41 পদৰ পৰা 44 পদলৈকে পঢ়িম। ইছৰাইলৰ আহব ৰজাৰ ৰাজত্বৰ চতুৰ্থ বছৰত আছাৰ পুত্ৰ যিহুচাফতে যিহুদাৰ ওপৰত ৰাজত্ব কৰিবলৈ ধৰিলে। যিহুচাফতে 35 বছৰ বয়সত ৰজা হৈ জিৰচালেমত 25 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাক চিলহীৰ জীয়েক অজুবা আছিল। যিহুচাফতে নিজ পিতৃ আছাৰ গোটেই পথত চলিলে। তেওঁ তাৰ পৰা নুঘূৰি জিহুৱাৰ সাক্ষাতে সদাচৰণ কৰিলে। তথাপি ওখ ঠাইবোৰ গুচোৱা নহল। লোকবিলাকে তেতিয়াও ওখ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল আৰু ইছৰাইলৰ ৰজাৰ লগত যিহুচাফত মিলেৰে আছিল। যিহুচাফতে নিজৰ জীৱনত ঈশ্বৰক দুখ দিয়া নাছিল, সেয়ে তেওঁক ভাল ৰজাৰ শ্ৰেণীতেই গণ্য কৰা হৈছে। তেওঁ অৱশ্যে দুষ্ট ৰজাৰ লগত মিতিৰালি পাতি অন্যায় কৰিছিল। কিন্তু আমি দেখা পাওঁ যে দুষ্ট ৰজাৰ সৈতে লগ লাগিলেও তেওঁ অন্যায় কৰ্ম কৰা নাছিল। বেয়া পৰিৱেশতো শুদ্ধ হৈ যে থাকিব পাৰি, সেই গুণ তেওঁৰ আছিল। বোকাত থাকিও গাত বোকা নলগা কুচিয়াৰ নিচিনা তেওঁ আছিল। ইয়াৰ পাছত 45 পদৰ পৰা 50 পদলৈ আমি দেখা পাওঁ যিহুচাফত ৰজাই কৰা কিছুমান ভাল কাম। উদাহৰণস্বৰূপে তেওঁ নট বা বেশ্যাসকলক দেশৰ পৰা দূৰ কৰিছিল। সোণৰ বাবে উফিৰলৈ যোৱাত আহাবৰ পুত্ৰ অহজিয়াই সহায় কৰিব খোজাটো তেওঁ সেই সহায় গ্ৰহণ কৰা নাছিল। তেওঁ শান্তিৰে নিদ্ৰিত হলত তেওঁৰ পুত্ৰ যিহুৰাম ৰজা হয়। 51 পৰা 53 পদলৈকে পঢ়িম। যিহুদাৰ যিহুচাফত ৰজাৰ ৰাজত্বৰ 17 বছৰত আহবৰ পুত্ৰ অহজিয়াই চমৰীয়াত ইছৰাইলৰ ওপৰত ৰজা হৈ দুবছৰ ৰাজত্ব কৰিলে। তেওঁ যিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। তেওঁ নিজ পিতৃ মাতৃৰ পথত আৰু নবাতৰ জাৰবিয়ামে যিহৰ দ্বাৰা ইছৰাইলক পাপ কৰাইছিল সেই পথত চলিলে আৰু তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক পূজা কৰিলে, তাৰ আগত প্ৰণিপাত কৰিলে আৰু ইছৰাইলৰ ঈশ্বৰ যিহুৱাক বেজাৰ দিলে। যেনে পিতৃ তেনে পুত্ৰ। আহাবৰ পুতেকে ৰজা হৈ দুবছৰহে ৰাজত্ব কৰিছিল, কিন্তু আহাবৰ দৰেই সকলো অধৰ্ম অন্যায় কৰি গৈছিল। তেওঁ ইছৰাইলৰ ঈশ্বৰ যিহুৱাক বেজাৰ দিছিল আৰু তাৰ পৰিণাম শুভ নাছিল। প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতে সামৰিব খুজিছো। কিন্তু শেষত আমি এটা কথা ক'ব খুজিছো, আহব ৰজাই তেওঁৰ কুকাৰ্যৰ প্ৰতিফল হাতে হাতে পালে। কিন্তু আচলতে বাইবেলৰ মতে আমি সকলোৱেই, সকলো মানুহেই পাপী, আৰু সেই পাপৰ শাস্তি আমি সকলোৱে পোৱা উচিত। কিন্তু ঈশ্বৰে আমাক ইমানেই প্ৰেম কৰিলে যে সেই পাপৰ শাস্তিৰ পৰা আমাক ৰক্ষা কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালে, আৰু তেওঁ আমাৰ সেই পাপৰ শাস্তি নিজে গাত পাতি ল'লে ক্ৰুচৰ ওপৰত, যাতে তেওঁত বিশ্বাস কৰি আমি সেই পাপৰ শাস্তিৰ পৰা ৰেহাই পাব পাৰোঁ। আপুনি বাৰু তেওঁত বিশ্বাস কৰি সেই শাস্তিৰ পৰা ৰেহাই পালেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। Thank you.